Атахмани. বাতৰি পঢ়িছো মনজিত গগৈ। এতিয়া প্ৰধান প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত 29,400 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে পথ, ৰেলৱে আৰু বন্দৰ খণ্ডৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিত উপ নিৰ্বাচনৰ ভোটগণনা আজি অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাম্য পথ যোগাযোগ সুদৃঢ় কৰাৰ লগতে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অসম আৰু ত্ৰিপুৰাৰ কেইবাটাও পথ প্ৰকল্পত অনুমোদন জনাইছে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব আৰু এন থিৰিয়াম বালাজী আৰু গঞ্জালো এস্কোবাৰৰ যুটিটো ব্ৰাভো অপেন চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ গোৰেগাঁৱৰ NESTU প্ৰদৰ্শনী কেন্দ্ৰত 29,400 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে পথ, ৰেলৱে আৰু বন্দৰ খণ্ডৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লিৰ ভাগত শ্ৰীমোদীয়ে ভাৰতীয় বাতৰি সেৱা সচিবালয়ত INS টাৱাৰ মুকলি কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে 16,600 কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া থানে বৰিবলী সুৰংগ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় 12 কিলোমিটাৰ দৈৰ্ঘৰ এই দ্বৈত টিউব সুৰংগৰ ফলত থানে আৰু বৰিবলীৰ মাজৰ যাত্ৰাৰ পথ 12 কিলোমিটাৰ হ্ৰাস পাব। ইয়াৰ ফলত যাত্ৰাৰ সময় প্ৰায় এঘণ্টা ৰাহি হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে 6,300 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে গোৰেগাঁও মুলুণ্ড লিংক ৰোড প্ৰকল্পৰ সুৰংগ নিৰ্মাণ কামৰো আধাৰশিলা স্থাপন কৰিব। তেওঁ নতুন মুম্বাইৰ টুভেট, কল্যাণ ইয়াৰ্ড, ৰিমডেলিং আৰু গতিশক্তি বহুমুখী মালবাহী কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰি শ্ৰীমোদীয়ে লোকমান্য তিলক ৰেল ষ্টেচনৰ নতুন প্লেটফৰ্ম আৰু ছত্ৰপতি শিৱাজী মহাৰাজ ষ্টেচনৰ সম্প্ৰসাৰিত 10 আৰু 11 নম্বৰ প্লেটফৰ্ম ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। একেদৰে প্ৰধানমন্ত্ৰীয়ে প্ৰায় 5,600 কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ যুৱ কাৰ্য প্ৰশিক্ষণ যোজনা শুভাৰম্ভ কৰিব। 18-30 বছৰ বয়সৰ যুৱক যুৱতীসকলক দক্ষতা বিকাশ আৰু উদ্যোগত কাম কৰাৰ অভিজ্ঞতা আহৰণৰ সুযোগ প্ৰদানে এই নৱেচী কাৰ্যসূচীৰ মূল উদ্দেশ্য। 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিত উপ নিৰ্বাচনৰ ভোটগণনা আজি অনুষ্ঠিত হ'ব। পশ্চিমবংগৰ ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ, বাগদা আৰু মানিকতলা, হিমাচল প্ৰদেশৰ দেহেৰা, হমিৰপুৰ আৰু নালাগড়, উত্তৰাখণ্ডৰ বদ্ৰীনাথ আৰু মংগলোৰ, বিহাৰৰ ৰপৌলি, মধ্যপ্ৰদেশৰ অমৰৱাড়া, তামিলনাডুৰ উত্ৰবন্দী আৰু পঞ্জাৱৰ জলন্ধৰ পশ্চিম আসনৰ বাবে বুধবাৰে ভোটগ্ৰহণ কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাম্য পথ যোগাযোগ সুদৃঢ় কৰাৰ লগতে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অসম আৰু ত্ৰিপুৰাৰ বাবে কেইবাটাও প্ৰকল্পত অনুমোদন জনাইছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে 378 কোটিৰো অধিক টকা বিনিয়োগেৰে অসমত প্ৰধানমন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত 563 কিলোমিটাৰ দৈৰ্ঘ্যৰ 78টা পথ আৰু 14খন দলং নিৰ্মাণত অনুমোদন জনাইছে। মন্ত্ৰালয়ে ত্ৰিপুৰাৰ বাবে 114 কোটি টকা বিনিয়োগেৰে 118 কিলোমিটাৰ দৈৰ্ঘ্যৰ 42টা পথ নিৰ্মাণত অনুমোদন জনাইছে। মন্ত্ৰালয়ে কৈছে যে এই প্ৰকল্পসমূহে স্বাস্থ্য, শিক্ষা আৰু বাণিজ্যৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা উন্নত কৰাৰ লগতে গ্ৰামাঞ্চলত সংযোগ বৃদ্ধি কৰিব। মন্ত্ৰালয়ৰ মতে এই প্ৰকল্পসমূহে ত্ৰিপুৰাত বসবাস কৰা বিশেষভাৱে দুৰ্বল জনজাতীয় গোটসমূহৰ আৰ্থসামাজিক অৱস্থা উন্নত কৰাটো অৰিহণা যোগাব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গত তাজিকিস্তান, কাজাখস্তান, বেলাৰুছ, ইজিপ্ত আৰু উজবেকিস্তানৰ বিধানমণ্ডলৰ অধ্যক্ষসকলক সাক্ষাৎ কৰে। দশম ব্ৰিকছ সংসদীয় সন্মিলনলৈ যোৱা এটা ভাৰতীয় সংসদীয় প্ৰতিনিধি দলক অধ্যক্ষগৰাকীয়ে নেতৃত্ব প্ৰদান কৰিছে। তাজিকিস্তানৰ মালনেজী নময়ান্দাগনৰ অধ্যক্ষ জকীৰ যোদা মহম্মদ তহিৰ জহিৰৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত ওম বিৰলাই দুয়োখন দেশৰ মাজৰ গভীৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক আৰু সংসদীয় বন্ধুত্ব গোট গঠনৰ জৰিয়তে সংসদীয় সহযোগিতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ ওপৰতো নেতাগৰাকীয়ে আলোকপাত কৰে। ব্ৰিকছ সংসদীয় সন্মিলনতেই ওম বিৰলাই কাজাখস্তানৰ ছেনেটৰ অধ্যক্ষ আছিম বায়েফ মৌলেন ছাগাথানুলিকো সাক্ষাৎ কৰে। শ্ৰীবিৰলাই কয় যে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতে গণতান্ত্ৰিক শাসনৰ ভিত্তিত নাগৰিকৰ আৰ্থসামাজিক জীৱনত পৰিৱৰ্তন আনিছে। বেলাৰুছৰ ৰাষ্ট্ৰীয় সদনৰ অধ্যক্ষ ইগৰ ছাৰ্গেংকৰ সৈতে হোৱা বৈঠকত লোকসভাৰ অধ্যক্ষগৰাকীয়ে ভাৰত আৰু বেলাৰুছৰ মাজত ঘনিষ্ঠ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা উল্লেখ কৰে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কালি নতুন দিল্লীত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে আঁচনি দুখনে নিজৰ উদ্দেশ্য পূৰণ কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে কয় যে এই আঁচনিকেইখনৰ অধীনত প্ৰায় 37.7 কোটি আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে আৰু প্ৰায় 7.35 কোটি লোকক চিকিৎসালয়ত ভৰ্তিৰ সুবিধা প্ৰদান কৰা হৈছে। এই দূৰদৰ্শী আঁচনিসমূহৰ সুবিধা যাতে সমাজৰ অতি পিছপৰা শ্ৰেণীৰ লোকসকলৰ মাজলৈ যায় তাক নিশ্চিত কৰিবলৈও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে। বিদেশ পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি দিল্লীত থাইলেণ্ডৰ বিদেশ মন্ত্ৰী মাৰিছ চাংগিয়াম পুনছাৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে ৰাজনৈতিক, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, ভৌতিক আৰু আৰ্থিক সংযোগ, পৰ্যটন আদি ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ডঃ জয়শংকৰে কয় যে তেওঁলোকে আঞ্চলিক, ভাৰত আছিয়ান, ভাৰত প্ৰশান্ত মহাসাগৰীয় আৰু ৰাষ্ট্ৰসংঘত সহযোগিতা আদি বিষয় সম্পৰ্কেও মত বিনিময় কৰে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান দিল্লী আৰু প্ৰসাৰ ভাৰতীয়ে আজিৰে পৰা দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত দুদিনীয়া ৰবট প্ৰতিযোগিতা ডিবি ৰবকন ইণ্ডিয়া 2024ৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ 45খন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ 750জনৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত ৰবটে নিৰ্দিষ্ট সময়ত জটিল কাম সম্পাদন কৰিব। এই প্ৰতিযোগিতাৰ বিজয়ী দলটোৱে ভিয়েটনামৰ কোৱান নিমাহত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় এছিয়া প্ৰশান্ত মহাসাগৰীয় সম্প্ৰচাৰ সংঘ ৰবকন 2024 প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটো বৰ্তমান শৃংখলাত 2-1 ফলাফলেৰে আগবাঢ়ি আছে। শৃংখলাৰ প্ৰথমখন খেলত ভাৰত জিম্বাবৱেৰ হাতত 13 ৰাণত পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে পৰৱৰ্তী 2খন খেলত জয়লাভ কৰি শৃংখলাত অগ্ৰগতি লাভ কৰিবলৈ সমৰ্থ হৈছে। দ্বিতীয়খন খেলত ভাৰতে ঘৰুৱা দল জিম্বাবৱেক 1 ৰাণত পৰাস্ত কৰাৰ বিপৰীতে তৃতীয়খন খেলত 23 ৰাণত জয়লাভ কৰিছে। শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ একেখন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতৰ এম শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গঞ্জালো এস্কোবাৰৰ যুটীটো জাৰ্মানীত অনুষ্ঠিত ব্ৰাভো অপেন চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। বালাজী আৰু এস্কোবাৰৰ যুটীটোৱে কালি ছেমি ফাইনেলত চতুৰ্থ বাছনিপ্ৰাপ্ত ইউক্ৰেইনৰ ডেনিছ মোলচানভ আৰু নেডাৰলেণ্ডছৰ মেট্ৰে মিডেলকোপক 6-3, 7-6 পোনপটীয়া ছেটত পৰাস্ত কৰে। ভাৰত আৰু ইকুৱেডৰ যুটীটো আজি ফাইনেলত নেডাৰলেণ্ডছৰ চেণ্ডাৰ এৰেণ্ডছ আৰু ৰবিন হাছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সেইখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। সপ্তম বাছনিপ্ৰাপ্ত জেচমিন পাৱলিনি আজি উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত 31 সংখ্যক বাছনিপ্ৰাপ্ত বাৰ্বৰা ক্ৰাইজিকোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চেক গণৰাজ্যৰ ক্ৰাইজিকোভাই বৃহস্পতিবাৰে ছেমি ফাইনেলত কাজাখস্তানৰ এলিনা ৰাইবাকিনাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। আনহাতে ইটালীৰ পাৱলিনিয়ে ক্ৰোৱেছিয়াৰ ডোনা ৱেকিছক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ইফালে প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ফাইনেলত কাইলৈ 7বাৰৰ চেম্পিয়ন নভাক জকোভিচ যোৱাবাৰৰ চেম্পিয়ন কাৰ্লোছ অলকাৰাজৰ সন্মুখীন হ'ব। ছাৰ্বিয়াৰ জকোভিচে কালি ছেমি ফাইনেলত ইটালীৰ লৰেণ্টো মুছেটিক 6-4, 7-6, 6-4 পোনপটীয়া ছেটত পৰাস্ত কৰাৰ বিপৰীতে অলকাৰাজে ৰাছিয়াৰ ডেনিল মেডভেডক 6-7, 6-3, 6-4, 6-4 ছেটত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। ইপিনে পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ব্ৰিটেইনৰ হেনৰি পেটন আৰু ফিনলেণ্ডৰ হেৰি হেলোবাৰৰ যুটীটো অষ্ট্ৰেলিয়াৰ মেক্স পৰ্চেল আৰু জৰ্ডান থমছনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে মহিলাৰ ডাবলছৰ ফাইনেলত আজি দ্বিতীয় বাছনিপ্ৰাপ্ত কানাডাৰ গেব্ৰিয়েলা ডাবুস্কি আৰু নিউজিলেণ্ডৰ এৰিন ৰটলিছ, চতুৰ্থ বাছনিপ্ৰাপ্ত চেক গণৰাজ্যৰ কেটৰিনা চিনায়াকোভা আৰু আমেৰিকাৰ টেইলৰ টাউনছেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ হ'বলগীয়া মিক্সড ডাবলছৰ ফাইনেলত পোলেণ্ডৰ জন জেলেনস্কি আৰু টাইৱানৰ চু ৱে চিহৰ যুটীটো মেক্সিকোৰ ছেণ্টিয়াগো গোঞ্জালেছ আৰু গুলিয়ানা আলমোছৰ মুখামুখি হ'ব।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ পঢ়ি দিছো।
প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি মুম্বাইত 25,400 কোটিরও অধিক টাকা ব্যয় সাপেক্ষে পথ ৰেলৱে আৰু বন্দৰ খণ্ডৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিত উপ নিৰ্বাচনৰ ভোটগণনা আজি অনুষ্ঠিত হ'ব আৰু এম শ্ৰীৰাম বালাজী আৰু গঞ্জালো এস্কোবাৰৰ যুটিটো ডাবো অপেন চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে।